وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِّن قَبْلِكَ فَأَمْلَيْتُ لِلَّذِينَ كَفَرُوا ثُمَّ أَخَذْتُهُمْ فَكَيْفَ كَانَ عِقَابِ
নিশ্চয় তোমাৰ পূৰ্বেও বহু ৰাসূলক উপহাস কৰা হৈছে, আৰু যিসকলে কুফৰি কৰিছিল সিহঁতক মই অকণমান অৱকাশ দিছিলোঁ, তাৰপিছত সিহঁতক কৰায়ত্ত কৰিছিলোঁ। এতেকে কেনেকুৱা আছিল মোৰ শাস্তি?